مَا كَانَ اللَّهُ لِيَذَرَ الْمُؤْمِنِينَ عَلَى مَا أَنْتُمْ عَلَيْهِ حَتَّى يَمِيزَ الْخَبِيثَ مِنَ الطَّيِّبِ وَمَا كَانَ اللَّهُ لِيُطْلِعَكُمْ عَلَى الْغَيْبِ وَلَكِنَّ اللَّهَ يَجْتَبِي مِنْ رُسُلِهِ مَنْ يَشَاءُ فَآمِنُوا بِاللَّهِ وَرُسُلِهِ وَإِن تُؤْمِنُوا وَتَتَّقُوا فَلَكُمْ أَجْرٌ عَظِيمٌ
পবিত্রক অপবিত্রর পৰা পৃথক নকৰালৈকে তোমালোকে যি অৱস্থাত আছা সেই অৱস্থাত আল্লাহে মুমিনসকলক এৰি দিব নোৱাৰে। এইদৰে গায়ব সম্পৰ্কে তোমালোকক অৱহিত কৰাটো আল্লাহৰ নিয়ম নহয়, কিন্তু এই ক্ষেত্ৰত আল্লাহে তেওঁৰ ৰাসূলসকলৰ মাজৰ পৰা যাক ইচ্ছা মনোনীত কৰে। গতিকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাসূলসকলৰ ওপৰত ইমান পোষণ কৰা। যদি তোমালোকে ইমান পোষণ কৰা আৰু তাকো অৱলম্বন কৰা, তেন্তে তোমালোকৰ বাবে আছে মহা পুৰস্কাৰ।